মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত 2025-27 বৰ্ষৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান সম্পন্ন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম আৰু মেলবৰ্ণ টেষ্টৰ আজি চতুৰ্থ দিনা অষ্ট্ৰেলিয়াৰ ভাৰতৰ বিৰুদ্ধে নিজৰ দ্বিতীয় ইনিংছত 9টা উইকেট হেৰুৱাই 228 ৰাণ সংগ্ৰহ কৰি 333 ৰাণৰ অগ্ৰগতি। চাহ বাগিচা অঞ্চলৰ জনসাধাৰণে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ ফলত যোৰহাটৰ চাহ বাগিচাসমূহত এসময়ত দুশ্চিন্তাৰ কাৰণ হৈ পৰা মেলেৰিয়া ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এই কথা প্ৰকাশ কৰে।
অসম মে যোৰহাট কে চাহ বাগানো মে মেলেৰিয়া 4 সাল পহলে তক লোগো কি চিন্তা কি এক বড়ি বজহ বনা হুৱা থা, লেকিন জব इसके उन्मूलन के लिए चाय बागान में रहने वाले एकजुट हुए तो इसमें काफी हद तक सफलता मिलने लगी। अपने इस प्रयास में उन्होंने टेक्नोलॉजी के साथ साथ सोशल मीडिया का भी भरपूर इस्तेमाल किया है। इसी तरह हरियाणा के कुरुक्षेत्र जिले ने मलेरिया पर नियंत्रण के लिए बड़ा अच्छा मॉडल पेश किया। यहाँ मलेरिया की मॉनिटरिंग के लिए জন ভাগিদাৰী কাফি সফল ৰহি।
শ্ৰীমোদীয়ে কয় যে স্বাস্থ্যখণ্ডত ভাৰতে লাভ কৰা দুটা সাফল্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি 2015ৰ পৰা 2023 চনৰ ভিতৰত মেলেৰিয়াত হোৱা মৃত্যুৰ সংখ্যা 80% হ্ৰাস হৈছে আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। মেলেৰিয়া নিয়ন্ত্ৰণত সামাজিক মাধ্যমৰ বহুল প্ৰয়োগৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে কয় যে আকাশবাণীয়েও মেলেৰিয়া সন্দৰ্ভত নিয়মীয়াকৈ বাৰ্তা প্ৰচাৰত গুৰুত্ব দি আহিছে। তেওঁ কয় যে পূৰ্বে কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় অধিক হোৱাৰ বাবে বহু ৰোগী চিকিৎসাৰ বাবে আগবাঢ়ি আহিব নোৱাৰিছিল, কিন্তু আয়ুষ্মান ভাৰত যোজনাৰ ফলত এতিয়া এয়া সহজ হৈ উঠিছে। মন কী বাতৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে দেশৰ সংবিধানৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। অহা বছৰৰ 26 জানুৱাৰীত দেশত সংবিধান কাৰ্যকৰী হোৱাৰ 75 বছৰ সম্পূৰ্ণ হ'ব। নিজৰ বক্তব্যত শ্ৰীমোদীয়ে সংবিধানক দেশবাসীৰ পথ প্ৰদৰ্শক বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে এনিমেচন চিনেমা, নিয়মীয়া চিনেমা, টিভি ছিৰিয়েল আদিৰ জনপ্ৰিয়তাৰ প্ৰসংগ উল্লেখ কৰি কয় যে এই সৃষ্টিশীল উদ্যোগটোৱে দেশৰ প্ৰগতিত ভূমিকা গ্ৰহণ কৰাৰ লগতে দেশৰ অৰ্থনীতিকো আগুৱাই নিছে। চলচ্চিত্ৰ আৰু মনোৰঞ্জন উদ্যোগে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণা শক্তিশালী কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে। 2024 বৰ্ষত জন্ম শতবাৰ্ষিকী উদযাপন কৰা চলচ্চিত্ৰ ক্ষেত্ৰৰ কেইবাগৰাকী ব্যক্তিক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে। দেশৰ সৃজনীশীল প্ৰতিভাক বিশ্বৰ মঞ্চত তুলি ধৰাৰ বাবে আসন্ন নৱবৰ্ষত দেশত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য শ্ৰব্য মনোৰঞ্জন শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে। তেওঁ মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত সকলোকে এই সন্মিলন সফল কৰি তুলিবলৈ আহান জনায়। মন কী বাতৰ প্ৰধানমন্ত্ৰীয়ে 3খন দেশ ক্ৰমে ইজিপ্ত, পাৰাগুৱে আৰু ফিজিত ভাৰতীয় ভাষা সংস্কৃতিৰ প্ৰসাৰৰ বিষয়ে উল্লেখ কৰে। শীতকালত দেশজুৰি চলি থকা ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচীৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বাস্তাৰ অঞ্চলত নতুন অলিম্পিক সমাৰোহ আৰম্ভ হৈছে। এসময়ত মাওবাদীসকলৰ হিংসাৰে জৰ্জৰিত এই অঞ্চলটোত এই সমাৰোহৰ আয়োজনক দেশলৈ অহা পৰিৱৰ্তন আৰু যুৱ প্ৰজন্মৰ উদ্দীপনাৰ প্ৰতীক হিচাপে তেওঁ অভিহিত কৰে। অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত 2025-27 বৰ্ষৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। বৰ্তমান সভাৰ সভাপতি আৰু উপসভাপতি পদৰ বাবে ভোটগণনা চলি আছে। শেহতীয়া খবৰ অনুসৰি ভোটগণনাত সভাপতি পদত ডঃ বসন্ত কুমাৰ গোস্বামী আৰু উপসভাপতি পদত পদুম ৰাজখোৱা আগবাঢ়ি আছে। উল্লেখযোগ্য যে অভ্যন্তৰীণ বিষয়ক কেন্দ্ৰ কৰি ভোটগণনাৰ পূৰ্বে কাৰ্যনিৰ্বাহক সভাত অপ্ৰীতিকৰ পৰিৱেশৰ উদ্ভৱ হয়। প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মা আৰু কাৰ্যনিৰ্বাহক সদস্য সুশীল চন্দ্ৰ ডেকাৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ ফলত কিছু সময়ৰ বাবে ভোটগণনা পিছুৱাই দিয়া হয়। স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ উপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহক ৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে।
মৰুভূমি আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে, আহঁতৰ খুৰুঙত এপাহি কপৌ ফুল সোনকালে সৰে, গোপন ব্যাধিৰ দৰে লাহে লাহে মচিনিয়ে প্ৰাণৰ যিমান ৰং সেউজ সোণালী, আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী।
আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰতিভাত হয়।
বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ, মনত পৰেনে অৰুন্ধতী।
সেই অৰণ্য, সেই মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলনেৰে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰা বৰুৱাৰ ককাদেউতাৰ হাৰ উপন্যাসখনে 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1993 চনত অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত কমল কুমাৰী বঁটাৰ লগতে 1976 চনত পদ্মভূষণ সন্মানেৰে তেওঁ সন্মানিত হৈছিল। কেইবাখনো মননশীল প্ৰবন্ধ সংকলন, অনুবাদ সাহিত্য, নাটক আৰু বিশেষকৈ শিশুৰ মনস্তত্ব উপলব্ধি কৰি লিখা শিশু ৰচনাসমূহে সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ বহুমুখী অৱদানকে প্ৰতিফলিত কৰে। আজি কবিতাৰ দিন উপলক্ষে সাহিত্যিকগৰাকীৰ স্মৃতিত গুণমুগ্ধসকলে শ্ৰদ্ধা তৰ্পণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে নৱকান্ত বৰুৱাৰ মননশীল সৃষ্টিৰাজিয়ে অসমীয়া ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনৰ লগতে পঢ়ু সমাজৰ মনত সাঁচ বহুৱাই থৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সাহিত্যিকগৰাকীৰ সৃষ্টিসমূহ মানৱতাবাদী আদৰ্শৰ উজ্জ্বল স্বাক্ষৰ বুলি অভিহিত কৰে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাও কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি বিয়লি গ্ৰন্থমেলাথলীত ভিন্ন সাহিত্যধাৰাৰ গ্ৰন্থপঠনৰ আনন্দ শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন হয়। আলোচনাত অংশ লৈ বিশিষ্ট সাহিত্যিক সমালোচক ডঃ আনন্দ বৰমুদৈয়ে কয় যে সাহিত্যৰ পৰিমণ্ডল ন ন ৰূপেৰে প্ৰসাৰিত হোৱা হেতুকে অধ্যয়নৰ বাবে গ্ৰন্থ নিৰ্বাচন কৰাটো পাঠকৰ গুৰুদায়িত্ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিভাস চৌধুৰী আৰু ডঃ প্ৰাঞ্জল শৰ্মা বৈশিষ্ট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰ আৰু কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰশান্ত চক্ৰৱৰ্তীৰ লগতে কেইবাগৰাকীও আলোচকে অংশগ্ৰহণ কৰে। বিয়লি অনুষ্ঠিত গল্পৰ আবেলি শীৰ্ষক অনুষ্ঠান বিশিষ্ট কথাশিল্পী তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে উদ্বোধন কৰে। গল্পকাৰ ঔপন্যাসিক গীতালী বৰাই আঠৰা এই অনুষ্ঠানত ফুল গোস্বামী, মণিকা দেৱী, বিপাশা বৰা, মনস্বিনী মহন্তৰ লগতে আন কেইবাগৰাকীও গল্পকাৰে অংশগ্ৰহণ কৰে। আজি গ্ৰন্থমেলাৰ অন্যান্য কাৰ্যসূচীৰ লগতে উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী সভাগৃহত হৃদয়মুখী বৰ্ণমালা নামৰ অনুগল্প গোটৰ উদ্যোগত আৰু চন্দ্ৰ প্ৰকাশৰ সহযোগত আয়োজিত সদৌ অসম ভিত্তিত অনুগল্পৰ প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত প্ৰথম পুৰস্কাৰ কিৰণ দত্ত সোঁৱৰণী, দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় বিজয় চন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী আৰু তৃতীয় পুৰস্কাৰৰূপে স্বৰ্গীয় মৃগেন্দ্ৰনাথ কলিতা সোঁৱৰণী নগদ ধনৰ পুৰস্কাৰো আছে। এই অনুষ্ঠানত বিশিষ্ট লেখক, চিকিৎসক, গায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়েও অংশগ্ৰহণ কৰে। আজি বছৰৰ শেষৰটো দেওবাৰ হোৱা হেতুকে গ্ৰন্থমেলাথলীত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটন স্থানসমূহত আনন্দেৰে দিনটো অতিবাহিত কৰিবলৈ বহু লোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয় বন্ধু বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ সোণচালি, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰ বিল, চন্দ্ৰপুৰৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগাঁৱৰ আকাশীগংগা, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে দিচাংমুখতো আজি বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজ দলসমূহে নৈসৰ্গিক পৰিৱেশত দিনটো অতিবাহিত কৰে। একেদৰে নামেৰি, কাজিৰঙা, চান্দুবি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন স্থানসমূহতো জনসাধাৰণে ভিৰ কৰে। অসম ৰাজ্যিক চিৰিয়াখানাতো আজি পুৱাৰে পৰা দৰ্শনাৰ্থীৰ বাবে বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। গোৱালপাৰা জিলাৰ ওৰপদ বিলৰ পাৰতো বনভোজ দল আৰু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। বিলখনলৈ বিদেশী পৰিভ্ৰমী চৰাই আগমন ঘটাৰ লগে লগে পৰ্যটকৰ সংখ্যাও বৃদ্ধি হৈছে। বিলখনৰ নৈসৰ্গিক সোভাৱ উপভোগ কৰি পৰ্যটকসকল আপ্লুত হয়। শ্ৰীসূৰ্য পাহাৰতো বছৰৰ শেষৰটো দেওবাৰ উপলক্ষে বনভোজ দলৰ আগমন ঘটে। মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি দেশী বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। পৰ্যটকসকলে জীপ ছাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে। ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। 27খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটদাতাৰ সংখ্যা 1,80,14,913। ইয়াৰে 90,60,640 জন পুৰুষ আৰু 89,853 গৰাকী মহিলা ভোটদাতা, লগতে 408 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটদাতাসকলে 357খন জিলা পৰিষদ, 181খন আঞ্চলিক পঞ্চায়ত, 2192খন গাঁও পঞ্চায়ত আৰু 21,920টা ৱাৰ্ডৰ বাবে ভোটদান কৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ গৈ ভোটদাতাসকলে ভোটদাতাৰ তালিকাত নাম পৰীক্ষা কৰিব পাৰিব। ইয়াৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট যোগেও ভোটদাতাৰ তালিকাত নিজৰ নাম চাব পাৰিব। চূড়ান্ত ভোটদাতাৰ তালিকাত ফটোযুক্ত পৰিচয় পত্ৰ নম্বৰ প্ৰদান কৰিও নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে আৰ্থিকভাৱে অনগ্ৰসৰসকলৰ বাবে দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল মুকলি কৰিছে। ইয়াৰ অধীনত ৰাজ্য চৰকাৰে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ কৰিছে। যোগ্য লোকে অনলাইনযোগে আবেদন কৰি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। ইচ্ছুক লোকসকলক সংশ্লিষ্ট পৌৰসভা অথবা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
দক্ষিণ শালমৰা মানকাছৰ জিলাৰ কালাপানী সমবায় সমিতিৰ 2024-25 বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কৰা হয়। এই নিৰ্বাচনত 13টা পদৰ বাবে 24গৰাকী প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়াত 2,905গৰাকী অংশীদাৰ ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰে। সমবায় সমিতিৰ ভোটগ্ৰহণৰ পূৰ্বে অংশীদাৰসকলক লৈ এখন সাধাৰণ সভাও অনুষ্ঠিত হয়। চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে কোচ ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত হয়। কোচ ৰাজবংশী ভাষা অধ্যয়ন গৱেষণা আৰু উন্নয়ন সমিতিৰ সচিব মঞ্জু বৰুৱাৰ পৌৰহিত্যত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাৰোহত কোচ ৰাজবংশী ভাষা ব্যাকৰণ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলৰ 200ৰো অধিক লোকে অংশগ্ৰহণ কৰে। গোলাঘাট জিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰা হয়। হীৰক জয়ন্তীৰ অন্তিম দিনৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত আজি মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনে পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি অনাগত দিনতো শৈক্ষিক বিপ্লৱ সৃষ্টিৰে অঞ্চলটোলৈ সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মেলবৰ্ণ টেষ্টৰ আজি চতুৰ্থ দিনা অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে নিজৰ দ্বিতীয় ইনিংছত 9টা উইকেট হেৰুৱাই 228 ৰাণ সংগ্ৰহ কৰি 333 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। চতুৰ্থ দিনৰ খেলৰ অন্তত অষ্ট্ৰেলিয়াৰ নেথান লয়নে 41 আৰু স্কট বোলাণ্ডে 10 ৰাণ কৰি অপৰাজিত হৈ থাকে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 4টা আৰু মহম্মদ ছিৰাজে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে 91 ৰাণতে 6টাকৈ উইকেট হেৰুওৱা অষ্ট্ৰেলিয়াই মাৰ্কাছ লাবুছানেৰ 70 আৰু অধিনায়ক পেট কামিন্সৰ 41 ৰাণৰ সহায়ত সন্তোষজনক স্থিতিত উপনীত হয়। কাইলৈ খেলৰ পঞ্চম তথা অন্তিম দিন। মৰিগাঁও জিলাত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ 46 সংখ্যক জুনিয়ৰ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। ৰাজ্যৰ 1,300ৰো অধিক এথলিটে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাই শ্ৰেষ্ঠ দল, অসম আৰক্ষীয়ে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ জিলাই তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। সামৰণি অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানতে অসম এথলেটিকছ সন্থাই 2025 বৰ্ষৰ 47 সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা ধেমাজি জিলাত আয়োজন কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে জিলাখনৰ বিষয়ববীয়াৰ হাতত সন্থাৰ পতাকা অৰ্পণ কৰে। জামছেদপুৰ এফ চিয়ে আজি জামছেদপুৰত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে হায়দৰাবাদ এফ চি আৰু ইষ্ট বেংগল এফ চিৰ মাজত কালি হায়দৰাবাদত অনুষ্ঠিত খেলখন 1-1 গ'লত অমীমাংসিত হৈ ৰয়। বেংগালুৰু এফ চিয়ে চেন্নাইত অনুষ্ঠিত কালিৰ আন এখন খেলত চেন্নাইয়ান এফ চিক 4-2 গ'লত পৰাজিত কৰে। আকাশবাণী গুৱাহাটীৰ আজি সন্ধিয়া 7:45 বজাত প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকা অনুষ্ঠানত অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী সন্দৰ্ভত যুগুতোৱা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালি, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। অহা 10 জানুৱাৰী 2025ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দ্য হেড অব অফিচ আকাশবাণী গুৱাহাটী 78100303 পঠিয়াব লাগিব। প্ৰাৰ্থীয়ে নিজ হাতে আবেদন পত্ৰ জমা দিব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। চাহ বাগিচা অঞ্চলৰ জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ ফলত যোৰহাটৰ চাহ বাগিচাসমূহত মেলেৰিয়া ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বিষয়ে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত 2025-2027 বৰ্ষৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান সম্পন্ন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম আৰু মেলবৰ্ণ টেষ্টৰ আজি চতুৰ্থ দিনা অষ্ট্ৰেলিয়াৰ ভাৰতৰ বিৰুদ্ধে নিজৰ দ্বিতীয় ইনিংছত 9টা উইকেট হেৰুৱাই 228 ৰাণ সংগ্ৰহ কৰি 333 ৰাণৰ অগ্ৰগতি।